এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি থকা অপৰিসীম আগ্ৰহ আৰু সদিচ্ছাৰ বাবে ৰাজ্যৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ অৰ্থে কেন্দ্ৰৰ সহযোগত ৰাজ্য চৰকাৰৰ কেইবাটাও প্ৰকল্প ঘোষণা, অহা 1 জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জিৰামজী আঁচনি ৰূপায়ণৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত, যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত, 5 জন জোৱান নিহত, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হবলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা অপৰিসীম আগ্ৰহৰ বাবে অঞ্চলটোৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কিছু সময় পূৰ্বে গুৱাহাটীৰ বাজপেয়ী ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে অসমক সদায় অগ্ৰাধিকাৰ দি আহিছে। তেওঁ কয় যে বিগত 12 বছৰত প্ৰধানমন্ত্ৰী মোদী 37 বাৰ অসমলৈ আহিছে। পূৰ্বে কোনো প্ৰধানমন্ত্ৰী ইমানবাৰ অসমলৈ অহা নাছিল বুলিও তেওঁ কয়। শ্ৰীমোদীয়ে অসমৰ গামোচাক বিশ্ববাসীক চিনাকি কৰি দিয়া বুলিও তেওঁ মন্তব্য কৰে।
অসমৰ প্ৰত্যেকখন জিলা তেখেতে ভ্ৰমণ কৰিছে। তেওঁ তামোলপুৰ, বাক্সা, চিৰাং চব জানে। তেওঁক বুজাব নালাগে। কেতিয়াবা যদি মই কওঁ যে আপুনি ৰূপসী বিমানবন্দৰত নামিব লাগিব, তেওঁ নিজে কয় যে এতিয়া এইটো কোকৰাঝাৰত পৰে নে ধুবুৰীত পৰে। ইমানখিনিলৈকে অসমৰ ওপৰত তেওঁৰ এটা সম্যক ধাৰণা আছে, যিটো আমাৰ আন ৰাজনৈতিক নেতা, অসমৰ বাহিৰৰ ৰাজনৈতিক নেতাৰ পৰা ইমানখিনি পোৱা নাযায়। তেওঁ মোক কৈছিল যে সংঘৰ প্ৰচাৰক থাকোঁতে তেওঁ হাফলঙতো এক ৰাতি থাকি আহিছিল। ইমানখিনি তেখেতে অসমৰ ওপৰত তেখেতৰ নলেজ আছে। তেখেতে অসমক আৰু এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে তেওঁ যি পৰিকল্পনা কৰিছে, কেইদিনমান আগতে যেতিয়া তেওঁক মোক প্ৰথম মই তেওঁক কৈছিলোঁ, তেওঁ মোক কৈছিলে যে এনেকৈ এটা প্লেনিং হৈ আছে, তেতিয়া মই কৈছিলোঁ যে সেই সময়ত অসমৰ বানপানী থাকে জুলাই মাহত। এতিয়া তেনেকুৱা ইমান হাই লেভেল ডিগনেটৰিজৰ অহাটো কিমান দূৰ উচিত হ'ব, তেতিয়া তেওঁ মোক কৈছিল বানপানীটো দেখা পাব। গতিকে বানপানীয়ে দেখা পাওকচোন, কিন্তু অসমলৈ মই লৈ যাম এইবাৰ। অৰ্থাৎ ইমানখিনি আমাৰ অসমক লৈ তেওঁ জানে, তেওঁ বুজে আৰু অসমৰ সমস্যাবিলাক সমাধান কৰিবলৈ তেওঁ আগ্ৰহী হৈ থাকে।
মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰৰ সময়ছোৱাত অসমৰ আৰ্থসামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো ক্ষেত্ৰত অভাৱনীয় পৰিৱৰ্তন হৈছে। অসমক দেশৰ প্ৰথম ৰাষ্ট্ৰখন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও তেওঁ উল্লেখ কৰে। তেওঁ ৰাজ্যত ৰূপায়ণ হ'বলগীয়া উন্নয়নমূলক প্ৰকল্প আৰু পথ যোগাযোগৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পৰিকল্পনাৰ কথাও সংবাদমেলত সদৰি কৰে। তেওঁ গুৱাহাটী তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰে 4টা লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব। ডঃ শৰ্মাই লগতে ৰাজ্যত দৰিদ্ৰ সীমাৰেখাৰ হাৰ পূৰ্বৰ তুলনাত ভালেখিনি হ্ৰাস পাইছে বুলিও কয়। তদুপৰি 2006 চনৰ তুলনাত প্ৰসূতিৰ মৃত্যুৰ হাৰো প্ৰতি লাখত পূৰ্বৰ 480ৰ পৰা বৰ্তমান 84লৈ হ্ৰাস পাইছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বাংলাদেশৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰা সন্দৰ্ভত সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কেৱল অসমৰেই নহয় বাংলাদেশৰে সংযুক্ত দেশৰ আন ৰাজ্যৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰিলেহে অবৈধ প্ৰব্ৰজনৰ সমস্যাটো সমাধান হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে অহা 1 জুলাইৰ পৰা বিকশিত ভাৰত জিৰামজী আঁচনি ৰূপায়ণ কৰা হ'ব। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব দিয়া হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বছৰত 2000 কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে এতিয়া 125 দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা দিয়া হ'ব।
ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ চমুকৈ VVG ৰামজী আইন 2025 চনত প্ৰণয়ন কৰিছিল আৰু এই আইনখনৰ মূল উদ্দেশ্য আছিলে যে পুৰণা MGNREGAত ৰুৰেল এমপ্লয়মেণ্টৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। এই আইনখনত ৰুৰেল এমপ্লয়মেণ্ট আৰু এছেট ক্ৰিয়েশ্যন অৰ্থাৎ এমপ্লয়মেণ্ট দিয়া হ'ব, ৱেজ পাব, কিন্তু লগতে যাতে গাঁওখনৰ বাবে এছেট এটাও যাতে ক্ৰিয়েট হয়। 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে VVG ৰামজী আমাৰ যিটো আইন বা যিখন আঁচনি আনুষ্ঠানিকভাবে রূপায়ণ করা হব। এই আইনখন রূপায়ণ করার বাবে বা এই আসনিখন রূপায়ণ করার বাবে এই বছৰত আমি 2,000 কোটি টাকা খরচ করি। আনুমানিক গড় হিসাবত প্রায় 1 কোটি টাকা প্রতিখন পঞ্চায়েতে লাভ করিব।
তেওঁ লগতে কয় যে 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলেও নিয়মীয়াকৈ ধন লাভ কৰিব। ডক্টৰ শৰ্মাই কয় যে এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হৈছে। ভৱিষ্যতে 18 বছৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্ৰদান কৰিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি তেওঁ প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে 6 মাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্ৰকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ ডেপুটেশ্যনৰ ক্ষেত্ৰতো কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই অনুসৰি নিৰ্দিষ্ট সময় সম্পূৰ্ণ হোৱাৰ পূৰ্বে ডেপুটেশ্যনৰ বাবে আবেদন কৰিলে পূৰ্বৰ মুখ্যমন্ত্ৰীৰ একক অনুমোদনৰ সলনি এতিয়াৰে পৰা কেইবাটাও চৰ্ত সাপেক্ষে মন্ত্ৰীসভাইহে এই আবেদনসমূহ মঞ্জুৰ কৰিব পাৰিব। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহন বিমান দুৰ্ঘটনাত পতিত হয়। যোৰহাটস্থিত 43 নম্বৰ স্কোৱাড্ৰনৰ বিমানখন নিয়মীয়া অনুশীলনৰ সময়ত অৱতৰণ কৰিবলৈ লওঁতে বিস্ফোৰণ ঘটে আৰু বিমানখনত জুই লাগে। দুৰ্ঘটনাটোত বায়ুসেনা বাহিনীৰ 5জন জোৱান স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু খেমাৰাম কুমাৱাট আৰু অগ্নিবীৰ বায়ু ডেনিছ আলমে প্ৰাণ হেৰুৱায়। বায়ুসেনাই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কৰ্তব্য সম্পাদনৰ সময়ত শ্বহীদ হোৱা জোৱানকেইগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে দেশে জোৱান 5গৰাকীৰ সৰ্বোচ্চ ত্যাগৰ কথা সদায় মনত ৰাখিব। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত প্ৰবুদ্ধ নাগৰিক সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশত বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা বিকাশ আৰু উন্নয়নৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত যোৱা 12 বছৰত দেশে উন্নয়ন, আত্মবিশ্বাস, সুশাসন আৰু জনকল্যাণৰ নতুন অধ্যায়ৰ সূচনা কৰিছে। এই যাত্ৰাই দেশখনক বিশ্বমঞ্চত শক্তিশালী আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা বুলি তেওঁ মন্তব্য কৰে।
বিকাশ যাত্ৰা কু জিছ হিচাপ চে সফল বনায়া হে আৰু ইছ বিকাশ যাত্ৰা কু সফল বনানে কে লিয়ে পিছলে 12 সাল প্ৰমাদনীয় প্ৰধানমন্ত্ৰী জী নে এক বড়ে নীতি আপনায়া হে ইনসানিয়ত কে ভাৱনা শক্তি সে সমাজ কো জোড়নে কে লিয়ে উন্হোনে এক নীতি আপনায়া হে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্রয়াস ইয়ানি কি দেশ কে 140 কোটি জনতা জব একত্রিত হোঙ্গে তো ইয়ে দেশ স্বাভাবিক রূপ সে দুনিয়া কা সবচে মজবুত দেশ বনেগা তো ইসি বিশ্বাস সে জব উন্হোনে ইয়ে যাত্রা শুরু কি 2014 মে তব সে লেকর আজ তক হম লোগো নে খুদ মহসুস কি হ্যায় ক্যোঁকি ইয়ে উত্তর পূর্ব ভারত কি রেহনে ওয়ালি হোনে কে নাতে হম লোগো কো খুদ মালুম হ্যায় কি পিছলি দিনো মে পিছলি সরকারো নে খাস করকে আসাম হো ইয়া নর্থইস্ট কো কিস হিসাব সে উন লোগো নে ইসকো মান্যতা দি থি।
সম্মেলনত কেন্দ্রীয় মন্ত্রী জুয়েল ওরাম, বিধায়ক প্রশান্ত ফুকন, ডিব্রুগড় পৌর নিগমৰ মেয়র ডাক্তৰ সৈকত পাত্র আৰু কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন অংশত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। ধুবুৰী আৰক্ষীয়ে যোৱা নিশা ছাগলচৰাৰ এখন গোলামাল দোকানত তালাচী চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য, এয়াৰগান, 2টা মোবাইল আৰু নগদ ধন জব্দ কৰে। আৰক্ষীয়ে ঘটনাৰ সংক্ৰান্তত ফাতেজুল হুছেইন আৰু শ্বাহিন খান নামৰ 2জন লোকক গ্ৰেপ্তাৰ কৰিলে। আৰক্ষীয়ে দুজন লোক দুজনক জেৰা কৰি আছে। একেদৰে বজালী আৰক্ষীয়ে যোৱা নিশা গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ডুবিচকৰ সোমেশ্বৰ মালাকৰৰ বাসগৃহৰ পৰা 4 কিলোগ্ৰাম 86 গ্ৰাম ভাং জব্দ কৰে আৰু লোকজনক গ্ৰেপ্তাৰ কৰে। ভাং সৰবৰাহকাৰীজনক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। ইপিনে শিৱসাগৰ আৰক্ষীয়ে আজি এখন 4-চকীয়া বাহনৰ পৰা নিষিদ্ধ নিচাযুক্ত দ্ৰব্যসহ 3 যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক 3 গৌৰীসাগৰৰ হাতীগুৰিৰ দীপলু গগৈ, আমগুৰি ঘাটৰ সুমিত বৰ্মন আৰু কোৱৰপুৰ কাৰিগাঁৱৰ মানক জ্যোতি চাংমাই বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা 12.76 গ্ৰাম মাদক দ্ৰব্য জব্দ কৰে। কেন্দ্ৰীয় চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ ছেঠক পৰৱৰ্তী স্থলসেনাধ্যক্ষ হিচাপে নিয়োগ কৰিছে। বৰ্তমান স্থলসেনা বাহিনীৰ উপ মুৰববী হিচাপে কৰ্মৰত লেফটেনেণ্ট জেনেৰেল ছেঠে 30 জুনত কাৰ্যভাৰ গ্ৰহণ কৰিব। তেওঁ বৰ্তমানৰ স্থলসেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ স্থলাভিষিক্ত হ'ব। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী উপলক্ষে নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হৈছে। অৰুণাচল প্ৰদেশৰ চেপাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত লখিমপুৰৰ নাওবৈচাৰ 5 যুৱকৰ মৃত্যু হয়। যুৱককেইজনে এখন বলেৰো পিকআপ ভানত অৰুণাচল প্ৰদেশৰ চেপালৈ গৈ থকা অৱস্থাত পথৰ পৰা বাহনখন পাহাৰৰ কেইবাফুট তলত বাগৰি পৰাত এই শোকাবহ ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱককেইজনক লখিমপুৰৰ নাওবৈচাৰ আমজাদ আলী, আবুল হুছেইন, বুলবুল আলী, ছাইদুল ইছলাম আৰু নূৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা পৱন খেৰাক অহা 3 জুলাইত হাজিৰ হবলৈ চমন জাৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পন্নী ৰিণিকী ভূঞা শৰ্মাই ৰুজু কৰা এটা গোচৰৰ ভিত্তিত অপৰাধ শাখাই কংগ্ৰেছ নেতাজনক পুনৰ সোধা পোছাৰ বাবে হাজিৰ হবলৈ চমন জাৰি কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হবলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 3:30 বজাত হবলগীয়া গ্ৰুপ চিৰ এখন খেলত ব্ৰাজিল মৰক্কোৰ সন্মুখীন হ'ব। কাইলৈ পুৱা 6:30 বজাত হবলগীয়া গ্ৰুপ চিৰ আন এখন খেলত হাইটি স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ অসম সৌৰভ এলভিচাৰী হাজৰিকাসহ 4 সাঁতোৰবিদে আৰভাগৰ 15 দিনৰ দিনে নিশাই 1,300 কিলোমিটাৰ সাঁতোৰৰ লক্ষ্য স্থিৰ কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এই কথা ঘোষণা কৰি আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদগৰাকীয়ে কয় যে 14 নৱেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইৰ পৰা আৰম্ভ হ'বলগীয়া যাত্ৰা গোৱা হৈ 28 নৱেম্বৰত কৰ্ণাটকত অন্ত পৰিব। এই দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় 15 দিন সময় লাগিব বুলি তেওঁ কয়। এই কাৰ্যত সফল হলে সাগৰত আটাইতকৈ দীৰ্ঘ দূৰত্ব সাঁতোৰাৰ নতুন বিশ্ব অভিলেখ সৃষ্টি হ'ব বুলি শ্ৰীহাজৰিকাই জানিবলৈ দিয়ে। হিমাচল প্ৰদেশৰ ধৰমশালাত ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আলহী দলটোৱে বাতৰি যুগুতোৱাৰ পৰলৈকে 11 অভাৰত 3টা উইকেট হেৰুৱাই 90 ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি বৰ্ষা বিঘ্নিত খেলখনত প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। বৰষুণৰ বাবে খেলখন 25 অভাৰলৈ হ্ৰাস কৰা হৈছে। শৃংখলাৰ দ্বিতীয়খন খেল অহা 17 জুনত লক্ষ্ণৌত আৰু তৃতীয় তথা অন্তিমখন খেল অহা 20 জুনত চেন্নাইত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি থকা অপৰিসীম আগ্ৰহ আৰু সদিচ্ছাৰ বাবে ৰাজ্যৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ অৰ্থে কেন্দ্ৰৰ সহযোগত ৰাজ্য চৰকাৰৰ কেইবাটাও প্ৰকল্প ঘোষণা। অহা 1 জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত, 5 জোৱান নিহত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হবলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।